পাচনি কৰ্ম অধ্যায় চাৰি। এইদৰে তেওঁলোকে মানুহবিলাকক কথা কওঁতেই পুৰোহিত, ধৰ্মধামৰ সেনাপতি আৰু চদ্দুকীবিলাক আহি তেওঁলোকৰ তাত উপস্থিত হ'ল, কিয়নো তেওঁলোকে মানুহবিলাকক উপদেশ দিয়াৰ আৰু যীচুতেই মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থান প্ৰচাৰ কৰাৰ কাৰণে সেই সকলোৱেই বিৰক্তি পালে। তাতে তেওঁলোকক হাতেৰে ধৰি তেতিয়া সন্ধ্যা হোৱাত পাঁচদিনালৈকেই কয়েদ কৰি ৰাখিলে। কিন্তু প্ৰভুৰ বাক্য শুনাবিলাকৰ অনেকে বিশ্বাস কৰিলে। তাতে সেই মানুহবিলাকৰ সংখ্যা 5,000 হ'ল। পাঁচদিনা তেওঁবিলাকৰ শাসনকৰ্তাসকল বৃদ্ধ লোক, অধ্যাপক আৰু হানন নামেৰে মহাপুৰোহিত, কায়েফা, জোহন, আলেকজাণ্ডাৰ আৰু মহাপুৰোহিতৰ জ্ঞাতি এই সকলোৱে জিৰচালামত গোট খাই তেওঁলোকক মাজত থৈ সুধিলে,
তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কৰ্ম কৰিলা?
তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁবিলাকক কলে,
হে মানুহবিলাকৰ শাসনকৰ্তা আৰু বৃদ্ধ লোকসকল, এই নিৰ্বলী মানুহৰ উপকাৰ কৰাৰ বিষয়ে যদি আজি আমাক সোধা হয় যে তাক কি উপায়েৰে সুস্থ কৰা হ'ল, তেন্তে আপোনালোক সকলোৱে আৰু ইছৰাইলৰ আটাই মানুহে জানিব যি নাচৰতীয়া যীশুখ্ৰীষ্টক আপোনালোকে ক্ৰুচত দিলে, যিজনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁৰ দ্বাৰাই এই মানুহ সুস্থ হৈ আপোনালোকৰ আগত থিয় হৈ আছে। আপোনালোক ঘৰ সজাবিলাকে হেয়জ্ঞান কৰা যি শিল, চুকৰ প্ৰধান শিল হ'ল সেয়ে তেওঁ, আৰু আন ক'তো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাবই লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই।
তেতিয়া পিতৰ আৰু জোহনৰ এনে সাহ দেখি আৰু তেওঁলোক অপণ্ডিত সামান্য মানুহ যেন বুজি তেওঁবিলাকে বিস্ময় মানিলে, আৰু সেই সুস্থ হোৱা মানুহজনক তেওঁবিলাকৰ মাজতে থিয় হৈ থকা দেখি তেওঁবিলাকে একো বিপৰীত কথা ক'ব নোৱাৰিলে। পাছে তেওঁলোকক মহাসভাৰ পৰা আঁতৰ হৈ যাবলৈ আজ্ঞা দি তেওঁবিলাকে পৰস্পৰে পৰামৰ্শ কৰি ক'লে,
সেই মানুহবোৰক আমি কি কৰিম?
কিয়নো তোমালোকৰ দ্বাৰাই যে এটা প্ৰখ্যাত আচৰিত কৰ্ম কৰা গ'ল, সেয়ে জেৰুচালেম নিবাসীসকলৰ আগত প্ৰকাশিত হৈ আছে, আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
কিন্তু মানুহবিলাকৰ মাজত এই যেন আৰু ব্যাপি নাযায়, এই কাৰণে সেই নামেৰে কোন মানুহক কথা আৰু নকবলৈ তেওঁলোকক ভয় দেখুৱাওঁ হওক।
তেতিয়া তেওঁলোকক মাতি আনি যীশুৰ নামেৰে কোনো কথা কবলৈ আৰু উপদেশ দিবলৈকো হাক দিলে। কিন্তু পিতৰ আৰু জোহনে উত্তৰ দি তেওঁবিলাকক কলে,
ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয় নে নহয় ইয়াক আপোনালোকে বিচাৰ কৰি চাওক,
কিয়নো আমি যিহকে দেখিলো শুনিলো তাকে নকৈ থাকিব নোৱাৰো।
পাছে তেওঁলোকক আকৌ ভয় দেখুৱাই এৰি দিলে, কিয়নো মানুহবিলাকৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ কোনো উপায় নাপালে, কাৰণ যি ঘটিছিল তাৰ কাৰণে সকলোৱে ঈশ্বৰৰ স্তুতি কৰিছিল, কিয়নো যি মানুহত এই সুস্থ কৰা আচৰিত চিন দেখুওৱা হৈছিল সেই মানুহৰ বয়স 20 বছৰতকৈ বেছি আছিল। এইদৰে তেওঁলোকে এৰণ পাই তেওঁলোকৰ সংগীবিলাকৰ ওচৰলৈ গৈ প্ৰধান পুৰোহিত আৰু বৃদ্ধ লোকসকলে তেওঁলোকক যি যি কথা কৈছিল সেই সকলো ক'লেগৈ। তাকে শুনি সকলোৱে একে মনৰে ঈশ্বৰৰ উদ্দেশ্যেই বৰ মাতেৰে ক'বলৈ ধৰিলে,
হে প্ৰভু, আপুনি স্বৰ্গ, পৃথিৱী, সাগৰ আৰু এইবোৰৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্তা, আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই আপোনাৰ সেৱক দাউদৰ মুখে এই কথা কোৱাইছিল যে পৰজাতিবিলাকে কিয় খংৰাগ কৰিলে, মানুহবিলাকে কিয় অনৰ্থক কথা ভাবিলে, প্ৰভু আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে পৃথিৱীৰ ৰজাসকল উঠিল আৰু শাসনকৰ্তাসকল গোট খালে, কিয়নো সঁচাকৈয়ে যি যি ঘটিবলৈ আপোনাৰ হাতেৰে আৰু আলোচেৰে আগে থিৰ কৰা হৈছিল তাক সিদ্ধ কৰিবলৈ যিজনক আপুনি অভিষিক্ত কৰিলে, আপোনাৰ সেই পবিত্ৰ সেৱক সেই যীশুৰ বিৰুদ্ধে হেৰুদ আৰু পণ্টীয় পিলাতে পৰজাতি আৰু ইছৰাইল মানুহবিলাকে সৈতে এই নগৰত গোট খাইছিল, আৰু এতিয়া হে প্ৰভু, তেওঁবিলাকৰ দাবী ধমকি দেখক আৰু আপোনাৰ পবিত্ৰ সেৱক যীশুৰ নামেৰে চিন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ আৰু সুস্থ কৰিবলৈ হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য ক'বলৈ দিয়ক।
এই প্ৰাৰ্থনা কৰিলত তেওঁবিলাকে গোট খোৱা ঠাই কবিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ঈশ্বৰৰ বাক্য সাহেৰে ক'লে, আৰু বিশ্বাস কৰা লোকসমূহ এক চিত্ত আৰু এক প্ৰাণ হৈ থাকিল। তেওঁবিলাকৰ কোনেও নিজৰ সম্পত্তিকেই নিজৰ বুলি নকলে, কিন্তু সকলোকেই উমৈহতীয়াকৈ ৰাখিলে, আৰু পাচনিবিলাকে মহাশক্তিৰে প্ৰভু যীশুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে। আৰু সকলোলৈকেই মহা অনুগ্ৰহ হ'ল, কিয়নো তেওঁবিলাকৰ মাজৰ কাৰো একোৰে অভাৱ নাছিল। কাৰণ যিমান মানুহৰ মাটি বা ঘৰ আছিল, তেওঁবিলাকে তাক বেচি তাৰ ধন আনি পাচনিবিলাকৰ চৰণত থৈহি। তাতে যাৰ যেনেকৈ প্ৰয়োজন তেওঁক তেনেকৈ বাতি দিয়ে। আৰু যোচেফ, যিজনক পাচনিবিলাকে বাৰ্নাবা অৰ্থাৎ সান্তনাৰ পুতেক নাম দিছিল, যিজন লেবিয়া আৰু জাতিতেই কুপ্ৰিয়া, তেওঁৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি তাৰ ধন আনি পাচনিবিলাকৰ চৰণত থলেহি।